ورفع أبويه على العرش وخروا له سجدا وقال يا أبت هذا تأويل رؤياي من قبل قد جعلها ربي حقا وقد أحسن بي إذ أخرجني من السجن وجاء بكم من البدو من بعد أن نزغ الشيطان بيني وبين إخوتي إن ربي لطيف لما يشاء إنه هو العليم الحكيم
আৰু ইউসুফে তেওঁৰ পিতৃ মাতৃক উচ্চ আসনত বহুৱালে তেওঁলোক সকলোৱে তেওঁৰ সন্মানত সাজদা বনত হ'ল তেতিয়া তেওঁ ক'লে হে মোৰ পিতৃ এইটোৱে হৈছে মোৰ সপোনৰ ব্যাখ্যা মোৰ প্ৰতিপালকে ইয়াক সত্যত পৰিণত কৰিছে আৰু তেওঁই মোক কাৰাগাৰৰ পৰা মুক্ত কৰিছে আৰু চৈতানে মোৰ আৰু মোৰ ভাতৃসকলৰ সম্পৰ্ক বিনষ্ট কৰাৰ পিছতো আপোনালোকক মৰুভূমি অঞ্চলৰ পৰা ইয়াত আনি তেওঁ মোৰ প্ৰতি অনুগ্ৰহ কৰিছে নিশ্চয় মোৰ প্ৰতিপালকে যি ইচ্ছা কৰে সেয়া নিপুণতাৰ সৈতে কৰে নিশ্চয় তেওঁই সৰ্বজ্ঞ প্ৰজ্ঞাময়